নহেমিয়া এঘাৰ অধ্যায়। জেৰুচালেম নগৰ নিবাসী যিহুদীসকলৰ তালিকা। সেই লোকসকলৰ মুখ্য লোকসকল আৰু অৱশিষ্ট লোকসকলৰ দহজনৰ মাজত এজনক জেৰুচালেমত আৰু আন নজনক বেলেগ নগৰত বাস কৰিবলৈ দিবৰ বাবে চিঠি খেলালে। আৰু যিসকলে নিজ ইচ্ছাৰে জেৰুচালেমত বাস কৰিব খুজিছিল তেওঁলোকক লোকসকলে আশীৰ্বাদ কৰিলে। জেৰুচালেমত বাস কৰা পৰদেশিক বিষয়াসকল এওঁলোক, যি যি নহওক, যিহুদাৰ নগৰবোৰত থকা প্ৰতিজন লোক আৰু তেওঁলোকৰ লগত ইজৰাইলী লোক, পুৰোহিত, লেবিয়া, মন্দিৰৰ দাস আৰু চলোমনৰ দাসসকলৰ বংশধৰসকলে নিজৰ দেশত বাস কৰিলে। যিহুদাৰ বংশৰ কিছুমান আৰু বিঞ্জামিনৰ বংশৰ কিছুমান লোক জেৰুচালেমত বাস কৰিলে। যিহুদাৰ পৰা অহা লোকসকলৰ অন্তৰ্ভুক্তসকল, পেৰছৰ বংশৰ মহলেলৰ পুত্ৰ চফতিয়া, চফতিয়াৰ পুত্ৰ অমৰীয়া, অমৰীয়াৰ পুত্ৰ জখৰীয়া, জখৰীয়াৰ পুত্ৰ উজিয়া, আৰু উজিয়াৰ পুত্ৰ অথায়া, আৰু তাত চিলুনিয়াৰ পুত্ৰ জখৰীয়া, জখৰীয়াৰ পুত্ৰ জোৱাৰীব, জোৱাৰীবৰ পুত্ৰ অদায়া, অদায়াৰ পুত্ৰ হজায়া, হজায়াৰ পুত্ৰ কলহুজি, কলহুজিৰ পুত্ৰ বাৰুক, আৰু বাৰুকৰ পুত্ৰ মাছেয়া আছিল। জেৰুচালেম নিবাসী পেৰছৰ পুত্ৰসকল সৰ্বমুঠ 468 জন। তেওঁলোক জাকত জিলিকা লোক আছিল। বিঞ্জামিন বংশৰ পৰা এওঁলোক ইথিয়েলৰ পুত্ৰ জিচয়া, জিচয়াৰ পুত্ৰ মাছেয়া, মাছেয়াৰ পুত্ৰ কুলায়া, কুলায়াৰ পুত্ৰ পদায়া, পদায়াৰ পুত্ৰ জুৱেদ, জুৱেদৰ পুত্ৰ মছুলম, আৰু মছুলমৰ পুত্ৰ চল্লু আছিল। তেওঁ পাছত গৰ্বই আৰু চল্লই আছিল। সৰ্বমুঠ 928 জন। জিকিৰ পুত্ৰ জুৱেলে তেওঁলোকৰ তত্বাৱধান কৰিছিল। আৰু হচ্চুনোৱাৰ পুত্ৰ জিহুদা নগৰৰ দ্বিতীয় সেনাপতি আছিল। পুৰোহিতসকলৰ এওঁলোক জোৱাৰীবৰ পুত্ৰ জিদয়া, জাকিন, অহিটুবৰ পুত্ৰ মৰায়ুত, মৰায়ুতৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ মছলম, মছলমৰ পুত্ৰ হিলকিয়া, হিলকিয়াৰ পুত্ৰ চৰায়া ঈশ্বৰৰ গৃহৰ পৰিচাৰক আছিল। আৰু তেওঁলোকৰ সহযোগী লোক যিসকলে গোষ্ঠীৰ কামসমূহ কৰিছিল, তেওঁলোক সৰ্বমুঠ 822 জন আছিল। তেওঁলোকৰ লগতে মলকীয়া পুত্ৰ পশুহুৰ, পশুহুৰ পুত্ৰ জখৰীয়া, জখৰীয়াৰ পুত্ৰ অমচি, অমচিৰ পুত্ৰ পল্লিয়া, পল্লিয়াৰ পুত্ৰ জিহুৰাম, আৰু জিহুৰামৰ পুত্ৰ আদায়া আছিল। আৰু তেওঁ সহযোগী লোক যিসকল পৰিয়ালৰ প্ৰধান লোক আছিল, তেওঁলোক সৰ্বমুঠ 242 জন আছিল। ইমেয়ৰ পুত্ৰ মছিলেমুত, মছিলেমুতৰ পুত্ৰ অহজয়, অহজয়ৰ পুত্ৰ অজৰেল, আৰু অহজেলৰ পুত্ৰ অমৎসয় আছিল। তেওঁলোকৰ ভাইসকল সাহসী যোদ্ধাৰু লোক আছিল। তেওঁলোক সংখ্যাত সৰ্বমুঠ 128 জন আছিল। হগগদুলিমৰ পুত্ৰ জব্দিয়েল তেওঁলোকক নেতৃত্ব দিয়া বিষয়া আছিল। আৰু লেবিয়াসকলৰ পৰা বুন্নিৰ পুত্ৰ হছবিয়া, হছবিয়াৰ পুত্ৰ অজিকাম, অজিকামৰ পুত্ৰ হছুৰ, হছুৰৰ পুত্ৰ সময়া আছিল। লেবিয়াসকলৰ মুখ্য লোকসকলৰ পৰা ছফথয় আৰু যুজাবত আছিল, আৰু তেওঁলোক ঈশ্বৰৰ গৃহৰ বাহিৰৰ কামৰ দায়িত্বত আছিল। মিখাৰ পুত্ৰ আছিল মত্তনিয়া, মিখা আছিল জব্দিৰ পুত্ৰ, জব্দি ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচাৰক আছিল। তেওঁ আছফৰ বংশৰ, আৰু বকবুকিয়া তেওঁৰ সহযোগীসকলৰ মাজত দ্বিতীয় আছিল। আৰু চমুৱাৰ পুত্ৰ অব্দা, চমুৱা আছিল গাললৰ পুত্ৰ, গালল আছিল জিদ্দুথুনৰ পুত্ৰ। প্ৰবিত্ৰ নগৰত থকা লেবিয়াসকল সৰ্বমুঠ 284 জন আছিল। দুৱৰীসকল অকুব, তলমুন আৰু তেওঁলোকৰ সহযোগীসকল, তেওঁলোকে দুৱাৰবোৰত পহৰা দিছিল। তেওঁলোক সর্বমুঠ 172 জন আছিল। আৰু ইজৰাইলৰ অবশিষ্ট সকলো লোক পুৰোহিত জিহুদাৰ সকলো নগৰত থকা লেবিয়াসকল প্ৰতিজনে নিজৰ নিজৰ উত্তৰাধিকাৰ সূত্ৰে পোৱা ঠাইত বাস কৰিছিল। মন্দিৰৰ কৰ্মচাৰীসকলে উফেলত বাস কৰিছিল আৰু তেওঁলোকৰ দায়িত্বত চিহা ও গিম্পা আছিল। ঈশ্বৰৰ গৃহত সেৱা কাৰ্য কৰা গায়কসকল আছফৰ বংশৰ আছিল। আছফৰ বংশৰ মিখা, মিখাৰ পুত্ৰ মত্তনিয়া, মত্তনিয়াৰ পুত্ৰ হছবিয়া, হছবিয়াৰ পুত্ৰ বাণী আৰু বাণীৰ পুত্ৰ উজি, উজিৰ লেবিয়াসকলৰ প্ৰধান কৰ্মচাৰী আছিল আৰু তেওঁ জেৰুচালেমৰ সেৱা কাৰ্য কৰিছিল। তেওঁলোক ৰজাৰ আজ্ঞাৰ অধীনত আছিল আৰু গায়কসকল প্ৰতিদিনৰ আৱশ্যক অনুসাৰে কঠোৰ আজ্ঞা দিয়া হৈছিল। আৰু জিহুদাৰ পুত্ৰ জেৰহ, জেৰহৰ বংশৰ মছেজেবেলৰ পুত্ৰ পথহিয়া লোকসকলৰ সকলো বিষয়ৰ বাবে ৰজাৰ ওচৰত থাকিছিল। তেওঁলোকৰ গাঁও আৰু পথাৰবোৰৰ কাৰণে জিহুদাৰ লোকসকলৰ মাজৰ কিছুমান লোক কিৰিয়ত অব্য আৰু ইয়াৰ গাঁওবোৰত দিবোন আৰু ইয়াৰ গাঁওবোৰত জিকবুচেল আৰু ইয়াৰ গাঁওবোৰত বাস কৰিছিল। তেওঁলোকে জেচুৱা মোলাদাত বৈদ পেলততো বাস কৰিছিল, হছৰ চোৱাল বেৰচেবা আৰু ইয়াৰ গাঁওবোৰত, আৰু চিগলক মকুনা আৰু তাত থকা গাঁওবোৰত তেওঁলোকে বাস কৰিছিল। অইন ৰিমুন জৰাহ জম্মুত জানু অদ্দুলমত আৰু সেইবোৰত থকা গাঁওবোৰত, লাখিছত থকা পথাৰবোৰ অজেকা আৰু তাত থকা গাঁওবোৰত বাস কৰিছিল। এইদৰে তেওঁলোকে বেৰচেবাৰ পৰা হিন্নুমৰ উপত্যকালৈকে বাস কৰিছিল। বিন্যামিনৰ লোকসকল গেবাৰ পৰা আৰম্ভ কৰি মিকমছ অয়াত বৈতেলত আৰু তাত থকা গাঁওবোৰত বাস কৰিছিল। তেওঁলোকে অনাথুত নোব অননিয়াতো তেওঁলোক বাস কৰিছিল। হাছুৰ ৰামা গিত্তয়িম হাদিদ চবুৰিম নবলাত লুট উন্নু আৰু শিল্প কৰ্ম কৰা সকলৰ উপত্যকাত বাস কৰিছিল। জিহুদাত বাস কৰা কিছুমান লেবিয়া লোক বিন্যামিন লোকসকলৰ বাবে নিযুক্ত কৰা হৈছিল।